Ea Akahmani. বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰে। লোকসভা নিৰ্বাচনৰ বাকী চাৰিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে বিজেপিয়ে সমৃদ্ধিশালী তথা জ্ঞান, বিজ্ঞান আৰু আধ্যামিকতাৰ ক্ষেত্ৰত গোটেই বিশ্বক নেতৃত্ব প্ৰদান কৰিব পৰা ভাৰত গঢ়ি তুলিব বিচাৰে। DRDOই উন্নত এয়াৰ ব্ৰিডিং ইঞ্জিনৰ বাবে তৰলীকৃত ৰেমজেট ইন্ধন বিকশাই তোলাত সফলতা লাভ কৰিছে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুই যোৱা নিশা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক 60 ৰাণত পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰে। শ্ৰীমতী মুৰ্মুৱে প্ৰখ্যাত শিল্পী ডঃ বৈজয়ন্তী মালাবালী আৰু তেলেগু চলচ্চিত্ৰ অভিনেতা কণীডেলা চিৰঞ্জীৱীক পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰে। আনহাতে এছিয়াৰ প্ৰথমগৰাকী উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ এম ফাতিমা বিবিক মৰণোত্তৰভাৱে পদ্মভূষণ প্ৰদান কৰা হয়। বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডাঃ অশ্বিন বালাচান মেহতা, প্ৰবীণ ৰাজনৈতিক নেতা অ' ৰাজাগোপালক এই সন্মান প্ৰদান কৰা হয়। একেদৰে আধ্যামিকতাৰ ক্ষেত্ৰত আগবঢ়োৱা দৃষ্টান্তমূলক বৰঙণিৰ বাবে টোকদান ৰিনপচেক মৰণোত্তৰভাৱে পদ্মভূষণ প্ৰদান কৰা হয়। ইপিনে হাতী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসমৰ হস্তী বিশেষজ্ঞ পাৰ্বতী বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়। লোকসভা নিৰ্বাচনৰ বাকী চাৰিটা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৰ্গই ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোড শ্বত অংশ লোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি তেলেংগানাৰ ভোনগিৰ সংসদীয় সমষ্টিত প্ৰচাৰ চলায়। আনহাতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে কালি অন্ধ্ৰপ্ৰদেশৰ নৰসাপুৰ আৰু তেলেংগানাৰ চৰুৰ নগৰত নিৰ্বাচনী সভা সম্বোধন কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কালি প্ৰচাৰ অভিযানত ভাগ লয়। নেতাগৰাকীয়ে উত্তৰ প্ৰদেশৰ ফতেহপুৰত এটা সমাৱেশক সম্বোধন কৰি কয় যে NDA চৰকাৰে বিগত 10 বছৰত উন্নয়নৰ হকে কাম কৰিছে। শ্ৰীনাড্ডাই কালি চিত্ৰকূটত এটা ৰাজনৈতিক সমাৱেশতো অংশ লয়। আনহাতে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে কালি বাহৰেইছত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। শ্ৰীযাদৱে কয় যে বিজেপিয়ে খেতিয়ক আৰু যুৱ প্ৰজন্মৰ বিৰুদ্ধে কাম কৰি আছে। নেতাগৰাকীয়ে ঢৌৰহাৰা আৰু লখিমপুৰ খেৰী সমষ্টিতো প্ৰচাৰ চলায়। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই কালি উত্তৰ প্ৰদেশৰ ৰায়বেৰেলীত প্ৰচাৰ চলাই কয় যে তেওঁৰ দল ক্ষমতালৈ আহিলে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিব। ইপিনে বহুজন সমাজ পাৰ্টীৰ মুৰববী মায়াৱতীয়ে কালি উত্তৰ প্ৰদেশৰ কনৌজত নিৰ্বাচনী সভাত ভাগ লয়। শ্ৰীমতী মায়াৱতীয়ে কয় যে কংগ্ৰেছ দল যিসমূহ পদক্ষেপৰ বাবে ক্ষমতাচ্যুত হ'বলগীয়া হৈছিল, গেৰুৱা দলটোৱেও সেইসমূহ পদক্ষেপেই লৈছে। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ বাবে কালি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ সামৰণি পৰে। এই পৰ্যায়ত অহা 25 মে'ত 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ 58টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইয়াৰ ভিতৰত দিল্লীৰ 7খন, হাৰিয়ানাৰ 10খন, উত্তৰ প্ৰদেশৰ 14খন, বিহাৰ আৰু পশ্চিমবংগৰ 8খনকৈ, ওড়িশাৰ 6খন, ঝাৰখণ্ডৰ 4খন আৰু জম্মু কাশ্মীৰৰ 1খন আসন আছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি কয় যে বিজেপিয়ে সমৃদ্ধিশালী তথা জ্ঞান, বিজ্ঞান আৰু আধ্যামিকতাৰ ক্ষেত্ৰত গোটেই বিশ্বক নেতৃত্ব প্ৰদান কৰিব পৰা ভাৰত গঢ়ি তুলিব বিচাৰে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী শ্ৰীসিঙে কয় যে কথা আৰু কামৰ মাজৰ প্ৰভেদৰ বাবে ৰাজনৈতিক নেতাসকলৰ প্ৰতি স্বতন্ত্ৰ ভাৰতত আস্থাৰ সংকটৰ উদ্ভৱ হৈছে। লক্ষ্ণৌৰ বৰ্তমানৰ সাংসদগৰাকীয়ে লগতে কয় যে জনসাধাৰণৰ মাজত দায়িত্ববোধ গঢ়ি উঠিলেহে ভাৰতত ৰাম ৰাজ্য আৰম্ভ হ'ব। নিজকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী স্বেচ্ছাসেৱক বুলি অভিহিত কৰি শ্ৰীসিঙে কয় যে সংঘই কেতিয়াও হিন্দু মুছলিম ধৰ্মৰ কথা নকয়। বিজেপিয়ে ভাৰত গঢ়াৰ বাবেহে ৰাজনীতি কৰে বুলিও তেওঁ মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি চৰকাৰে ভেদাভেদ নকৰাকৈ বিনামূলীয়া গেছ চিলিণ্ডাৰ, বাসগৃহ, নলযোগে খোৱাপানীৰ দৰে বিভিন্ন আঁচনিৰ সুবিধা প্ৰদান কৰিছে। প্ৰতিৰক্ষা আহিলাপাতি নিৰ্মাণৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হ'বলৈ ধৰা দেশখনৰ পৰা সন্ত্ৰাসবাদ পুলিয়েই পখাই উৎখাত হোৱা বুলিও তেওঁ প্ৰকাশ কৰে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDOই পৰীক্ষাগাৰত উন্নত এয়াৰ ব্ৰিডিং ইঞ্জিনৰ বাবে তৰলীকৃত ৰেমজেট ইন্ধন বিকশাই তোলাত সফলতা লাভ কৰা বুলি প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন পৰীক্ষাগাৰত কালি এই ইন্ধনৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা হয়। তেহৰাণে জব্দ কৰা আৰু ইজৰাইলৰ সৈতে সম্পৰ্ক থকা জাহাজখনত থকা পাঁচগৰাকী ভাৰতীয় নাৱিকক কালি মোকলাই দিয়া হয়। এয়া ভাৰতৰ বাবে বিশেষ কূটনৈতিক সাফল্যৰূপে পৰিগণিত হৈছে। ভাৰতীয় দূতাবাসে নাৱিককেইগৰাকী তথ্য প্ৰকাশ কৰি বন্দাৰ আব্বাছত থকা ভাৰতীয় দূতাবাস আৰু বাণিজ্যিক দূতাবাসৰ সৈতে ঘনিষ্ঠ সমন্বয় বৰ্তাই ৰখাৰ বাবে ইৰাণৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছে। ইৰাণে ইজৰাইলৰ সৈতে সম্পৰ্ক থকা মালবাহী জাহাজখন 13 এপ্ৰিলত জব্দ কৰিছিল। জাহাজখনত 17 গৰাকী ভাৰতীয় নাগৰিক আছিল। বিদেশ মন্ত্ৰালয়ে কৈছে যে চালক দলৰ 17 গৰাকী ভাৰতীয় সদস্যৰ ভিতৰত এগৰাকী নিৰাপদে দেশলৈ উভতি আহিছে আৰু বাকীকেইগৰাকী সুৰক্ষিত আছে। মন্ত্ৰালয়ে লগতে চুক্তি সম্পৰ্কীয় বাধ্যবাধকতা সম্পূৰ্ণ হোৱাৰ পাছত তেওঁলোকক মোকলাই দিয়া হ'ব বুলি জানিবলৈ দিছে। ভাৰতত থকা ইৰাণৰ ৰাষ্ট্ৰদূত ইৰাজ ইলাহীয়েও এম এছ চি এৰিজ নামৰ জাহাজখনৰ চালক দলৰ সদস্য আৰু ভাৰতীয় নাগৰিকসকলক আটক কৰা হোৱা নাই বুলি প্ৰকাশ কৰিছে। ভাৰত ভ্ৰমণলৈ অহা ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উপদেষ্টা টিম বেৰই কালি দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰে। ভাৰতত থকা ব্ৰিটেইনৰ উচ্চায়ুক্তই সামাজিক মাধ্যম এক্সত প্ৰকাশ কৰা অনুসৰি সাক্ষাৎকালত উভয় দেশৰ সৰ্বাম্মক কৌশলগত সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত মত বিনিময় কৰা হয়। টিম বেৰো আৰু শ্ৰী ডোভাল আজি নতুন দিল্লীত বাৰ্ষিক ব্ৰিটেইন ভাৰত কৌশলগত আলোচনাৰ বাবে বৈঠকত মিলিত হ'ব। প্ৰযুক্তি আৰু নিৰাপত্তাৰ লেখীয়া গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে আয়োজিত ভাৰত ব্ৰিটেইন কৌশলগত আলোচনাৰ বাবে ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকী ভাৰতলৈ আহিছে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক 60 ৰাণত পৰাস্ত কৰে। পাঞ্জাব কিংছে 242 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 181 ৰাণহে কৰিবলৈ সমৰ্থ হয়। পাঞ্জাবৰ হৈ ৰিলি ৰছুৱে সৰ্বাধিক 61 ৰাণ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু মহম্মদ ছিৰাজে 3টা উইকেট দখল কৰাৰ বিপৰীতে স্বপ্নীল সিং, কৰণ শৰ্মা আৰু লকী ফাৰ্গুছনে 2টাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 241 ৰাণ কৰে। বেংগালুৰুৰ হৈ বিৰাট কোহলীয়ে মাত্ৰ 47টা বলত 92 ৰাণ কৰে। ৰজত পাটিদাৰে 55 ৰাণৰ বৰঙণি আগবঢ়ায়। পাঞ্জাবৰ হৈ হৰ্ষল পেটেলে 3টা উইকেট লাভ কৰে। বিৰাট কোহলীক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। কোহলীয়ে কালিৰ প্ৰদৰ্শনৰ পাছত পাঞ্জাব কিংছৰ বিৰুদ্ধে আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত 1000 ৰাণ অতিক্ৰম কৰে আৰু এই প্ৰতিযোগিতাৰ ইতিহাসত 3টা প্ৰতিদ্বন্দ্বী দলৰ বিৰুদ্ধে এনে কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। কোহলীয়ে ইতিমধ্যে দিল্লী কেপিটেলছ আৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে 1000 ৰাণ সংগ্ৰহ কৰিছে। কালিৰ ফলাফলৰ অন্তত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু প্ৰতিযোগিতাৰ পইণ্ট তালিকাত 7ম স্থানত আৰু পাঞ্জাব 9ম স্থানত আছে। প্ৰতিযোগিতাত আজি গুজৰাটৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ গুজৰাট টাইটানছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাংলাদেশৰ ছিলেট আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ টি টুৱেণ্টি ক্ৰিকেট খেলত কালি ভাৰতে বাংলাদেশক 21 ৰাণত পৰাস্ত কৰে। ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 156 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ হেমলতাই 28টা বলত 37 ৰাণ কৰে। প্ৰত্যুত্তৰত বাংলাদেশে নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 135 ৰাণহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। হকী ইণ্ডিয়াই বেলজিয়ামৰ এণ্টৱাৰ্প আৰু লণ্ডনত হ'বলগীয়া এফ আই এইচ হকী প্ৰ লীগ 2023-24ত অংশগ্ৰহণ কৰিবলগীয়া 24 জনীয়া ভাৰতীয় পুৰুষ দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। প্ৰতিযোগিতাৰ বেলজিয়াম পৰ্যায় 22 মেৰ পৰা 30 মেলৈ আৰু ইংলেণ্ড পৰ্যায় 1 জুনৰ পৰা 12 জুনলৈ চলিব। ঘোষিত দল অনুসৰি হৰমনপ্ৰীত সিঙক দলৰ অধিনায়ক আৰু হাৰ্দিক সিঙক উপ অধিনায়কৰ দায়িত্ব দিয়া হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰে। লোকসভা নিৰ্বাচনৰ বাকী 4টা পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পাঞ্জাব কিংছক 60 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।